আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। কেইবাখনো জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া কালি নিশা সামৰণি পৰে। ভোটগণনাৰ দ্বিতীয় দিনা বিভিন্ন জিলাত বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহে শক্তিশালী অগ্ৰগতি লাভ কৰে। আমাৰ সংবাদদাতাসকলে জনোৱা মতে ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি কেইবাখনো জিলাত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। নগাঁও জিলাৰ সাতটা বিধানসভা সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া কালি নিশা সামৰণি পৰিছে। প্ৰাপ্ত ফলাফল অনুসৰি 27খন আসনযুক্ত নগাঁও জিলা পৰিষদত 11খন আসন বিজেপিয়ে লাভ কৰাৰ বিপৰীতে 3খন আসন অসম গণ পৰিষদ দলে লাভ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে 13খন আসনত বিজয় সাব্যস্ত কৰে। শ্ৰীভূমি জিলাৰ 16খন জিলা পৰিষদৰ আসনৰ ভিতৰত 11খন আসন বিজেপিয়ে লাভ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ বিপৰীতে কংগ্ৰেছে 5খন আসনত জয়লাভ কৰে। বঙাইগাঁও জিলাৰ মুঠ 65খন আঞ্চলিক পঞ্চায়ত আৰু 12খন জিলা পৰিষদত বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটে গৰিষ্ঠ সংখ্যক আসন দখল কৰে। যোৰহাট বিধানসভা সমষ্টিত 16খন জিলা পৰিষদৰ আটাইকেইখনতে বিজেপি মিত্ৰজোঁটে জয়লাভ কৰে। সমষ্টিটোৰ 86খন আঞ্চলিক পঞ্চায়তৰ 83খনত বিজেপি প্ৰাৰ্থী বিজয়ী হৈছে। কামৰূপ জিলাৰ মুঠ 24খন জিলা পৰিষদৰ আসনৰ 22খনত বিজেপিয়ে জয়লাভ কৰিছে বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। অসম দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত অসমৰ পৰ্যটন ক্ষেত্ৰৰ উন্নতিৰ কথা প্ৰকাশ কৰিছে। বিগত 2023-24 পৰ্যটন বৰ্ষত 4 লাখৰো অধিক পৰ্যটকে অসমৰ প্ৰকৃতি আৰু আতিথ্য উপভোগ কৰিবলৈ অসম ভ্ৰমণ কৰিছিল। প্ৰতিবছৰে অসমলৈ পৰ্যটকৰ আগমনৰ হাৰ উৎসাহজনকভাৱে বৃদ্ধি পাইছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে অসমৰ পৰ্যটনৰ দিশটো অধিক আগুৱাই নিবলৈ বহুখিনি প্ৰকল্প গ্ৰহণ কৰিছে বুলিও তেওঁ কয়। লগতে চলিত 2024-25 পৰ্যটন বৰ্ষটো অসমৰ পৰ্যটন ক্ষেত্ৰৰ বাবে উল্লেখযোগ্য বৰ্ষ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে। চলিত বৰ্ষৰ পৰাই ৰাজ্যৰ 10খন আদৰ্শ মহাবিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে কালি এই কথা প্ৰকাশ কৰে। এই অনুসৰি 2025-26 শৈক্ষিক বৰ্ষত হাইলাকান্দি আদৰ্শ মহাবিদ্যালয়, ওদালগুৰি হৰিচিঙাৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়, চিৰাং, মাজুলী, শোণিতপুৰৰ বৰচলা, মঙলদৈৰ গুলুকগঞ্জ, ধুবুৰীৰ মাজৰ আলগা, লাহৰিঘাট আৰু চামগুৰিৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত পাঠদান আৰম্ভ হ'ব। শিক্ষাৰ্থীসকলে এই মহাবিদ্যালয়সমূহত 5টা বিষয়ত অধ্যয়নৰ সুযোগ লাভ কৰিব। এই অনুসৰি হাইলাকান্দিত ইংৰাজী, বঙালী, হিন্দী, ভূগোল আৰু সমাজতত্ব বিষয়ত নামভৰ্তিৰ সুবিধা থাকিব। একেদৰে চিদাঙত ইংৰাজী, অসমীয়া, বড়ো, গণসংযোগ আৰু ভূগোল বিষয়ত পাঠ্যক্ৰম আৰম্ভ কৰা হ'ব। মাজুলীত ইংৰাজী, অসমীয়া, মনোবিজ্ঞান, গণসংযোগ আৰু ভূগোল বিষয় সন্নিৱিষ্ট কৰা হৈছে। বাকী মহাবিদ্যালয়সমূহতো এনেধৰণৰ 5টা বিষয়ত পাঠদানৰ সুবিধা থাকিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ বাবে এখন কাৰ্যালয় স্মাৰক প্ৰকাশ কৰিছে। এই স্মাৰক অনুসৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অনুষ্ঠিত কৰা 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত 80% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক স্কুটি প্ৰদান কৰা হ'ব। বেটাৰমেণ্ট বা পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে এই বঁটাৰ বাবে বিবেচিত নহয়। যোগ্য ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষা সঞ্চালকালয়ে পৰৱৰ্তী সময়ত দিয়া লিংকৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। ইপিনে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডঃ বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰা শিক্ষাৰ্থীসকল নিযুত মইনা আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব বুলি কাৰ্যালয় স্মাৰকত উল্লেখ কৰা হৈছে। অৱশ্যে বাণীকান্ত কাকতি মেধা বঁটাৰ বাবে আবেদন নকৰা ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱাৰ শান্তিজানৰ সতী ৰাধিকা স্মৃতিক্ষেত্ৰত কালি দিনজোৰা কাৰ্যসূচীৰে সতী ৰাধিকা উৎসৱ পালন কৰা হয়। কেন্দ্ৰীয় সতী ৰাধিকা উৎসৱ উদযাপন সমিতিৰ উদ্যোগত তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত আয়োজিত এই উৎসৱৰ অংশ হিচাপে পুৱাৰ ভাগত স্বচ্ছতা অভিযান আৰু গছপুলি ৰোপণ কৰা হয়। ইয়াৰ পাছতে পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। দুপৰীয়াৰ ভাগত সতী ৰাধিকা নামঘৰত নাম প্ৰসংগ আৰু গায়ন বায়ন পৰিৱেশনৰ পাছতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিয়লিৰ ভাগত অনুষ্ঠিত মুকলি সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ উপেন ৰাভা হাকাছম, অসম সত্ৰ মহাসভাৰ মুখপাত্ৰ ডঃ তাৰানাথ মহন্ত প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। জম্মু কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে এই পৰ্যন্ত 56জন লোকক গ্ৰেপ্তাৰ কৰিছে। কালি কাৰ্বি আংলং আৰক্ষীয়ে আজিমুদ্দিন আৰু ৰাকিব হুছেইনক গ্ৰেপ্তাৰ কৰে। পুৱাৰ উজনি অসমৰ বাতৰি।